আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
প্ৰিয় শ্ৰোতা, আজি কিছুদিনৰ পৰা আমি বাইবেলৰ পুৰণি নিয়মৰ পৰা প্ৰথম বংশাৱলী নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? ইতিমধ্যে আমি বহুদূৰ আগবাঢ়ি আহিলো। যোৱা অনুষ্ঠানত আমি এই প্ৰথম বংশাৱলী পুস্তকৰ 21 নম্বৰ অধ্যায়লৈকে আমাৰ অধ্যয়ন আগবঢ়াইছিলো। এই 21 নম্বৰ অধ্যায়ত আমি দাউদৰ জীৱনত ঘটা এটা বিশেষ ঘটনাৰ বিষয়ে পঢ়িবলৈ পাইছিলো। ঘটনাটো আপোনাৰ মনত আছেনে বাৰু? আমি চমুকৈ আকৌ মনত পেলাই ল'ব খুজিছো। দাউদে ইছৰাইলৰ লোকবিলাকৰ সংখ্যা কিমান সেই কথা জানিবৰ কাৰণে লোকপিয়ল কৰাইছিল। সেই কামত ঈশ্বৰ অসন্তুষ্ট হৈছিল আৰু ইছৰাইল দেশলৈ ঈশ্বৰৰ অভিশাপ নামি আহিছিল। বহুতো লোকৰ মৃত্যু হৈছিল। তেতিয়া দাউদে প্ৰাৰ্থনা জনাইছিল যাতে সাধাৰণ প্ৰজাক ঈশ্বৰে ৰেহাই দি সকলো শাস্তি দাউদকেই দিয়ে। ঈশ্বৰে দাউদক এটা যজ্ঞবেদী নিৰ্মাণ কৰি বলি আগবঢ়াবলৈ কৈছিল। সেইমতেই দাউদে ঈশ্বৰৰ নিৰ্দেশ মতে অৰ্ণন নামৰ ব্যক্তি এজনৰ মৰণামৰা ঠাইখিনি কিনি লৈ তাতে এটা যজ্ঞবেদী নিৰ্মাণ কৰি ঈশ্বৰৰ উদ্দেশ্যে হোম বলি আৰু মংগলাৰ্থক বলি আগবঢ়াইছিল। ইছৰাইলৰ লোকবিলাক ৰক্ষা পৰিছিল। দাউদে সেই বিশেষ ঠাইতে নিয়মিতভাৱে ঈশ্বৰৰ উদ্দেশ্যে বলি উচৰ্গা কৰিবলৈ ধৰিছিল। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম বংশাৱলী পুস্তকৰ 22 নম্বৰ অধ্যায়টো চাব খুজিছো। এই অধ্যায়ৰ পৰা আমি আন এটা বিষয় পঢ়িবলৈ পাওঁ। সেইটো হৈছে ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ দাউদে যা যোগাৰ আৰম্ভ কৰাৰ কথা। এই অধ্যায়টোৰ পৰা এই প্ৰথম বংশাৱলী পুস্তকৰ বাকী গোটেই অংশটোত আমি এই মন্দিৰ নিৰ্মাণৰ যা যোগাৰ চলাৰ কথাই পঢ়িবলৈ পাম। মন্দিৰ নিৰ্মাণৰ কাৰণে বিভিন্ন সামগ্ৰী সাজু কৰাৰ কথা। এই মন্দিৰ নিৰ্মাণ কৰিবলৈ দাউদৰ প্ৰবল হেঁপাহ আছিল যদিও ঈশ্বৰে দাউদক সেই মন্দিৰ নিৰ্মাণ কৰিবলৈ অনুমতি নিদিলে। প্ৰিয় শ্ৰোতা, আমি বাৰে বাৰে উল্লেখ কৰি আহিছো যে এই বংশাৱলী পুস্তকত আমি ঈশ্বৰৰ দৃষ্টিকোণটো দেখা পাওঁ। বিভিন্ন ঘটনাবোৰৰ মাজত ঈশ্বৰে কোনবোৰ ঘটনাক অধিক গুৰুত্ব দিয়ে সেই কথা আমি ইয়াত বুজি পাওঁ। ঈশ্বৰৰ দৃষ্টিত এই মন্দিৰ নিৰ্মাণ কৰা কামটো অতি গুৰুত্বপূৰ্ণ আছিল। দাউদে যে মন্দিৰ নিৰ্মাণ কৰা কামটোৰ কাৰণে ইমান চিন্তা কৰিছিল সেই কথাটো ঈশ্বৰে বিশেষভাৱে মন কৰিছিল। আমি দেখি আহিছো যে দাউদৰ আন আন আঁচনিও আছিল, যেনে ধৰক নগৰ নিৰ্মাণৰ আঁচনি। দাউদে জিৰচালেম নগৰখন স্থাপন কৰি বহুতো ঘৰ বাৰী নিৰ্মাণ কৰাইছিল। এইটো নিঃসন্দেহে এটা সুন্দৰ নগৰ উন্নয়নৰ আঁচনি আছিল, কিন্তু সেই বিষয়ে বিশেষ একো উল্লেখ কৰা আমি ইয়াত নাপাওঁ। ঈশ্বৰৰ দৃষ্টিত এই মন্দিৰ নিৰ্মাণ কৰা কামটোহে অধিক গুৰুত্বপূৰ্ণ আছিল। কিয় বাৰু? কাৰণ যেতিয়া মানুহে ঈশ্বৰৰ লগত সম্বন্ধ ঠিক ৰাখে তেতিয়া তাৰ তুলনাত আন আন আঁচনি, আন আন কামবোৰ গৌণ হৈ পৰে। ঈশ্বৰৰ লগত উচিত সম্বন্ধ স্থাপন হোৱাৰ পাছতহে নগৰ উন্নয়নৰ নিচিনা কামে গুৰুত্ব পোৱা উচিত। তেতিয়া দৰিদ্ৰতা দূৰীকৰণৰ কামো উচিত ধৰণে হয়। দাউদে ঈশ্বৰৰ নিয়ম চন্দুকটো জিৰচালেমলৈ অনাৰ পাছত ইছৰাইলৰ সকলো লোকক খোৱাবস্তু বিতৰণ কৰিছিল। কিয়? কাৰণ আম্মিক বিষয়টোৰ নিষ্পত্তি হোৱাৰ পাছত সেই দৰিদ্ৰতা নিবাৰণৰ কামটো উচিত ধৰণে কৰিব পৰা হৈছিল। আজি আমি গ্ৰামোন্নয়ন, নগৰ উন্নয়ন, দৰিদ্ৰতা দূৰীকৰণ আদি বিভিন্ন আঁচনিৰ কথা শুনি থাকো। এই আঁচনিবোৰৰ বিষয়ে ঢাক ঢোল বজাই সঘনাই প্ৰচাৰ চলোৱাও আমি দেখি থাকো। যেন এই আঁচনিবোৰ সফলভাৱে ৰূপায়িত কৰিব পাৰিলেই আমাৰ সকলো সমস্যাৰ সমাধান হৈ যাব। কিন্তু প্ৰিয় শ্ৰোতা, মানুহে নিজৰ সমস্যা সমাধান কৰা কামটো কৰাৰ পৰা বহু দূৰত আছে, কাৰণ মানুহৰ আচল সমস্যাটো এতিয়াও সমাধান হোৱা নাই। সেইটো হৈছে আত্মিক সমস্যা। মানুহে ঈশ্বৰৰ লগত নিজৰ সম্বন্ধ ঠিক কৰি নোলোৱা পৰ্যন্ত আন কোনো আঁচনিয়েই মানুহৰ সমস্যাবোৰ নোহোৱা কৰিব নোৱাৰে। ফলস্বৰূপে আমি কি দেখো? মানুহে হাতত লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ টকাবোৰ গৈ দুৰ্নীতিপৰায়ণ লোকৰ জেপথে সোমায়গৈ। সমস্যা সমস্যা হৈয়ে থাকে। সেইকাৰণে আমি ক'ব পাৰো আচল সমস্যা আত্মিক সমস্যাহে। এই জিৰচালেম মন্দিৰ নিৰ্মাণৰ আঁচনিয়ে আমাক জনাই দিয়ে মানুহৰ প্ৰকৃত গুৰুত্বপূৰ্ণ আঁচনি কি হোৱা উচিত। ঈশ্বৰৰ সৈতে সম্বন্ধ ঠিক কৰাই হৈছে সকলোতকৈ প্ৰয়োজনীয় কাম। দাউদৰ ৰাজত্বকালত ঘটা বিভিন্ন ঘটনাৱলীৰ মাজত এই মন্দিৰ নিৰ্মাণৰ কামৰ আয়োজন কৰা কামটোৱেই আছিল সকলোতকৈ গুৰুত্বপূৰ্ণ উল্লেখনীয় কাম। এতিয়া আমি 22 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পঢ়ি দিছো। ইয়াত এনেদৰে আছে, পাছে দাউদে কলে, এইয়ে ঈশ্বৰ জিহুৱাৰ গৃহৰ ঠাই আৰু এইয়ে ইছৰাইলৰ হোমবেদীৰ ঠাই। পাছে দাউদে ইছৰাইল দেশত থকা বিদেশীবিলাকক গোটাবলৈ আজ্ঞা দিলে আৰু ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবৰ অৰ্থে কটা শিল যুগুত কৰিবলৈ শিলকটীয়াবিলাকক কামত লগালে। ডায়ুদে অৰ্ণনৰ মৰণামৰা ঠাইখিনি কিনি লৈ তাতে ঈশ্বৰৰ উদ্দেশ্যে বলি আগবঢ়াই আহিছিল। এতিয়া সেই ঠাইতে ঈশ্বৰৰ উদ্দেশ্যে মন্দিৰ নিৰ্মাণ কৰিবলৈ ডায়ুদে সিদ্ধান্ত ললে। সেই ঠাইখিনি আচলতে ঈশ্বৰেই ডায়ুদক দেখুৱাই দিছিল। 3-4 আৰু তাৰ দুৱাৰৰ গজাল আৰু বাটামৰ নিমিত্তে ডায়ুদে অতিশয় অধিক লোহা যুগুত কৰিলে আৰু অতি অধিক অপৰিমিত পিতল ও অসংখ্য এৰছ কাঠ যুগুত কৰিলে, কিয়নো চিডুনিয়া আৰু তুৰিয়াবিলাকে ডায়ুদলৈ অনেক এৰছ কাঠ আনিছিল। এই চিডিয়নীয়াবিলাকে বাস কৰিছিল চিডুনত। তুৰ আৰু চিডুনৰ ৰজা আছিল হিৰম। এই হিৰমে ডায়ুদলৈ মূল্যৱান কাঠ আৰু শিল পঠিয়াইছিল আৰু সেইবোৰ মন্দিৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিবলৈ ডায়ুদে সিদ্ধান্ত লৈছিল। 5 আৰু ডায়ুদে কলে, মোৰ পুত্ৰ চলোমন অলপ বয়সীয়া আৰু কোমল, কিন্তু জিহুৱাৰ নিমিত্তে যি গৃহ সজা যাব সেয়ে অতিশয় প্ৰতাপান্বিত হ'ব লাগিব আৰু তাৰ কীৰ্তি ও যশ আটাই দেশতে ব্যাপ্ত হ'ব লাগিব। এই হেতুকে মই তাৰ নিমিত্তে আয়োজন কৰিম। এইকাৰণে ডায়ুদে তেওঁৰ মৃত্যুৰ পূৰ্বে অতিশয় অধিক বস্তু আয়োজন কৰিলে। ইয়াত আমি এটা শব্দ বিশেষভাৱে মন কৰা উচিত, প্ৰতাপান্বিত। ডায়ুদে বিচাৰিছে ঈশ্বৰৰ মন্দিৰটো ইমান প্ৰতাপান্বিত হওক যাতে গোটেই পৃথিৱীত তাৰ খ্যাতি ব্যাপি পৰক। আমি ঈশ্বৰৰ দৃষ্টিকোণেৰে চালে ইয়াত বুজি পাওঁ যে ডায়ুদে মন্দিৰ নিৰ্মাণৰ কাৰণে বিশাল আয়োজন কৰিছিল। ডায়ুদে বুজি পাইছিল যে তেওঁৰ পুতেক চলোমন কম বয়সীয়া আৰু অনভিজ্ঞ, কিন্তু ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ হ'ব লাগিব অতি প্ৰতাপান্বিতভাৱে। চলোমনে যাতে সেই কাম কৰাত অলপো অসুবিধা নাপায় তাৰ বাবে ডায়ুদে সকলোবিলাক যা যোগাৰ আগতেই কৰি ল'ব খুজিছে। গতিকে আচলতে চলোমনেহে মন্দিৰ নিৰ্মাণৰ কামটো সমাধা কৰিছিল, কিন্তু আমি মন্দিৰটো ডায়ুদে সজা মন্দিৰ বুলিও ক'ব পাৰো কাৰণ সকলো যা যোগাৰ ডায়ুদেই কৰি থৈছিল। 6-8 পাছে তেওঁ নিজ পুত্ৰ চলোমনক মতাই আনি ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ নিমিত্তে এটা গৃহ সাজিবলৈ তেওঁক আজ্ঞা কৰিলে। আৰু ডায়ুদে তেওঁৰ পুত্ৰ চলোমনক কলে, মোৰ ঈশ্বৰ জিহুৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্মাণ কৰিবলৈ মোৰ মন আছিল, কিন্তু জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে, তুমি অনেকৰ ৰক্তপাত কৰিলা আৰু বৰ বৰ যুদ্ধ কৰিলা, তুমি মোৰ নিমিত্তে গৃহ নাসাজিবা, কিয়নো পৃথিৱীত মোৰ সাক্ষাতে তুমি অনেকৰ ৰক্তপাত কৰিলা। যদিও ডায়ুদে নিজে আমন্ত্ৰণ কৰা নাছিল, কিন্তু বাধ্য হৈহে যুদ্ধবিলাক কৰিবলগা হৈছিল। তথাপি কিন্তু ঈশ্বৰে ডায়ুদক কৈছিল, তুমি মোৰ মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিবা কাৰণ তোমাৰ হাত মানুহৰ তেজেৰে ৰাঙলি। ঈশ্বৰে যুদ্ধ বিগ্ৰহ ভাল নাপায়, তেওঁ যুদ্ধৰ বিৰোধিতাহে কৰে, তেওঁ শান্তি বিচাৰে। সেইবাবেই তেওঁ নিজ পুত্ৰ যীশুখ্ৰীষ্টক এই জগতলৈ পঠাইছিল আৰু যীশুখ্ৰীষ্টৰ এটা নাম হৈছে শান্তিৰাজ। যীশুখ্ৰীষ্টই এদিন এই জগতত শান্তি স্থাপন কৰিব। তেওঁ পুনৰ আহিব ৰজা হিচাপে শাসন কৰিবলৈ আৰু সেই ৰাজ্য হ'ব শান্তিৰ ৰাজ্য। ঈশ্বৰে ডায়ুদক মন্দিৰ নিৰ্মাণ কৰিবলৈ অনুমতি নিদিলে কাৰণ ডায়ুদ যুদ্ধ বিগ্ৰহত ব্যস্ত থকা ৰজা আছিল। 9 কিন্তু চোৱা, তোমাৰ এটি পুত্ৰ জন্মিব, তেওঁ বিশ্ৰাম ভোগ কৰা মানুহ হ'ব, মই তেওঁৰ চাৰিওফালে থকা আটাই শত্ৰুৰ পৰা তেওঁক জিৰণি দিম, কিয়নো তেওঁৰ নাম চলোমন শান্ত হ'ব, আৰু তেওঁৰ ৰাজত্বৰ কালত মই ইছৰাইলক শান্তি আৰু নিৰ্বিঘ্নতা দিম। ঈশ্বৰে কৈছিল যে ডায়ুদৰ পাছত যেতিয়া চলোমন ৰজা হ'ব তেতিয়া দেশত শান্তি আহিব, যুদ্ধ বিগ্ৰহ বন্ধ হ'ব, সেইবাবেই তেওঁৰ নাম ৰখা হ'ব চলোমন অৰ্থাৎ শান্ত। চলোমন হ'ব শান্তি আৰু জিৰণিৰ মানুহ। চলোমনৰ দিনত ইছৰাইলে জিৰণি পাইছিল, কিন্তু আমি দেখিবলৈ পাম যে সেই শান্তি আৰু জিৰণি স্থায়ী নাছিল, অৰ্থাৎ চলোমনে চিৰদিনৰ বাবে শান্তি আৰু জিৰণি দিব পৰা নাছিল। কিন্তু এজন ব্যক্তিয়ে মানুহক অতি দৃঢ়ভাৱে আহ্বান জনাইছিল, সেই ব্যক্তিক সেই সময়ৰ ধৰ্মীয় নেতাসকলে প্ৰত্যাখ্যান কৰিছিল, কিন্তু তালৈ ভ্ৰক্ষেপ নকৰি সেই ব্যক্তিগৰাকীয়ে মানুহক আহ্বান জনাইছিল, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। যি কাম চলোমনে কৰিব নোৱাৰিলে সেই কাম তেওঁ কৰিব বুলি প্ৰতিজ্ঞা কৰিছে। তেওঁ হৈছে মহান ডায়ুদৰ মহান পুত্ৰ। তেওঁ এই মানুহৰ আত্মাৰ শান্তি, জিৰণি, সান্তনা আৰু প্ৰয়োজনীয় সকলোখিনি দিব পাৰে। সেই ব্যক্তিজন আন কোনো নহয়, আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্ট, ডায়ুদৰ বংশত জন্ম লোৱা প্ৰভু যীশুখ্ৰীষ্ট। ঈশ্বৰ কৰুণাময়, তেওঁ অনুগ্ৰহশীল, সেইবাবেই তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টই আপোনাৰ বাবে, মোৰ বাবে, গোটেই মানৱ জাতিৰ বাবে প্ৰাণ অৰ্পণ কৰিলে। তেওঁ আপোনালৈ দেখুওৱা সেই প্ৰেমৰ প্ৰতি আপুনি সঁহাৰি দিছেনে বাৰু? আপোনাৰ হৃদয়ৰ দুৱাৰত থিয় হবলৈ তেওঁ স্বৰ্গ আৰু নৰক কপাই দিছে, কিন্তু আপোনাৰ হৃদয়ৰ দুৱাৰত তেওঁ টুকুৰিয়াহে আছে। তেওঁ জোৰকৈ আপোনাৰ জীৱনত প্ৰৱেশ নকৰে। আপুনি নিজে নিজ ইচ্ছাৰে তেওঁক আপোনাৰ হৃদয়লৈ আহান কৰিব লাগিব। তেওঁ কৈছে, চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকো, যিকোনে মোৰ মাত শুনি দুৱাৰ মেলে মই তেওঁৰ তাত সোমাই ভোজন কৰিম আৰু তেওঁ মোৰে সৈতে ভোজন কৰিব। প্ৰকাশিত বাক্য 3:20। এতিয়া আমি 10 পদটো পঢ়ি দিম। মোৰ নামৰ নিমিত্তে তেওঁহে এটা গৃহ নিৰ্মাণ কৰিব, আৰু তেওঁ মোৰ পুত্ৰ হ'ব আৰু মই তেওঁৰ পিতৃ হ'ম, আৰু মই ইছৰাইলৰ ওপৰত তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম। আমি ইতিমধ্যে উল্লেখ কৰি আহিছো যে ঈশ্বৰে এই যে প্ৰতিজ্ঞাটো কৰিছিল, এই প্ৰতিজ্ঞাটো আচলতে প্ৰভু যীশুখ্ৰীষ্টতহে ফলিয়াইছিল। আমাৰ এনেকুৱা ধাৰণা হয় যে দাউদে ছলোমনক লৈ চিন্তিত হৈছিল, কাৰণ ছলোমন আলাসৰ লাৰু আছিল, ৰাজপ্ৰসাদৰ লাহবিলাহৰ মাজত ডাঙৰ হোৱা কোমলমতীয়া সন্তান আছিল। দাউদে যেনেদৰে যুঁজ বাগৰ কৰি অৰণ্যই অৰণ্যই পলাই ফুৰি নিজক ৰক্ষা কৰিব লগা হৈছিল, তেনেকুৱা অভিজ্ঞতা ছলোমনৰ হোৱা নাছিল। গতিকে দাউদ আছিল অতি শক্তিশালী আৰু দৃঢ় মনোবল থকা ৰজা। ছলোমনৰ কাৰণে দাউদে সেইকাৰণে যথেষ্ট চিন্তা কৰিছে, ছলোমনৰ সকলো কাম সহজ কৰি যাব খুজিছে আৰু ছলোমনক সকলো প্ৰকাৰে উৎসাহ যোগাব খুজিছে। দাউদে কৈছে, বোপা, মই ইচ্ছা কৰিও এই মন্দিৰ সাজিব নোৱাৰিলো, কাৰণ ঈশ্বৰে মোক অনুমতি নিদিলে, কাৰণ মই ৰক্তপাত কৰা মানুহ, গতিকে তুমিয়েই এই কামটো কৰিব লাগিব। এইখিনিতে আমি এটা কথা চিন্তা কৰি চাব খুজিছো। দাউদে পাপ কৰি সাৰি যোৱা নাছিল। দাউদে যিটো কাম কৰিবলৈ ইমান হাবিয়াস কৰিছিল, সেই মন্দিৰ নিৰ্মাণ কৰা কামটো তেওঁ কৰিবলৈ নাপালে, কাৰণ তেওঁ পাপ কৰিছিল। আজি বহুতো বিশ্বাসী লোকৰ জীৱনতো এনেকুৱা ঘটে। তেওঁলোকে ঈশ্বৰৰ কাৰণে বহুত কিবা কিবি কৰিব খোজে, কিন্তু সফল নহয়, কাৰণ তেওঁলোকৰ জীৱনত পাপ আছে। আমিও নিজকে পৰীক্ষা কৰি চোৱা উচিত। পাপে আমাক পিছলৈ টানি ৰাখে, আমাৰ উন্নতিত বাধা দিয়ে। পাপে দাউদকো টানি ৰাখিছিল। মুঠতে দাউদে ছলোমনক যিমান পাৰে উৎসাহ দিব ধৰিছে। ছলোমন যে আলসুৱা ৰাজসন্তান আছিল, সেই কথা দাউদে জানিয়েই ছলোমনৰ মনত সাহস যোগাইছিল। ছলোমনে আচলতে পিতাক দাউদৰ ৰাজত্বকালৰ পৰা যথেষ্ট লাভ উঠাইছিল। এজনে কষ্ট কৰে আৰু আন এজনে সেই কষ্টৰ ফল উপভোগ কৰে। এই কথা ছলোমন আৰু দাউদৰ ক্ষেত্ৰত খুব ভালদৰে খাটিছিল। ছলোমনে অৱশ্যে অন্যায়ভাৱে লাভ উঠোৱা নাছিল, নিজৰ পিতৃ দাউদৰ কষ্টৰ ফলহে তেওঁ উপভোগ কৰিছিল। কেৱল তোমাৰ ঈশ্বৰ জিহুৱাৰ ব্যৱস্থা পালন কৰিবৰ অৰ্থে জিহুৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক, আৰু ইছৰাইলৰ বিষয়ে তোমাক আজ্ঞা কৰক। দাউদে ছলোমনক বাৰে বাৰে এই কথা কৈছে, তেওঁ যাতে ঈশ্বৰৰ পথত চলে। দাউদে হয়তো ছলোমনৰ কিছুমান দুৰ্বলতা লক্ষ্য কৰি আহিছিল। হয়তো মাক বৎসেবায়ো ছলোমনৰ দুৰ্বলতা লক্ষ্য কৰিছিল, বিশেষকৈ নাৰীৰ প্ৰতি ছলোমনৰ দুৰ্বলতা আছিল। এতিয়া আমি দাউদে ছলোমনক দিয়া উপদেশৰ কথা পঢ়ি আছো। ছলোমনক মাকে কি উপদেশ দিছিল, সেই কথা আমি পঢ়িবলৈ পাম হিতুপদেশৰ শেষ অধ্যায়ত। 13 পদত আমি এনেদৰে পাওঁ, সেয়ে হলে জিহুৱাই ইছৰাইলৰ নিমিত্তে মুচিক দিয়া বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবলৈ আৰু সেইদৰে কাৰ্য কৰিবলৈ সাৱধানে থাকিলে তুমি কৃতকাৰ্য হবা, তুমি বলৱান আৰু সাহিয়াল হোৱা, ভয়াতুৰ কি নিৰাশ নহবা। দাউদে জানিছিল ছলোমন হতাশ হ'ব পাৰে। যিকোনো ডাঙৰ কাম কৰিবলৈ আগবাঢ়িলে নানা ধৰণৰ বাধাৰ সন্মুখীন হবলগা হ'ব পাৰে, গতিকে হতাশা আহিব পাৰে। ছলোমনক সেইবাবে দাউদে আগতেই সকীয়াই দিছে তেওঁ যাতে হতাশ নহয়। কিন্তু ঈশ্বৰ জিহুৱাত ভৰসা ৰাখি ঈশ্বৰৰ বাধ্য হৈ যাতে তেওঁ কাম কৰি যায়। এতিয়া আমি 14 পদৰ পৰা 17 পদলৈকে পাঠ কৰি দিব খুজিছো। আৰু চোৱা, মই অতি কষ্টেৰে জিহুৱাৰ গৃহৰ নিমিত্তে 1,00,000 শিক্ষৰ সোণ আৰু 10,00,000 শিক্ষৰ ৰূপ আৰু অধিক হোৱাৰ নিমিত্তে নোজোখাকৈ পিতল আৰু লোহা যুগুত কৰি থৈছো, কাঠ আৰু শিলো যুগুত কৰি থৈছো, তুমি আৰু যুগুত কৰিব পাৰিবা। আৰু তোমাৰ ইয়াত শিল্পকৰ্ম কৰোতা মানুহ অনেক আছে, অৰ্থাৎ শিলগটীয়া, শিল আৰু কাঠৰ কাম কৰোতা আৰু সকলোবিধৰ কামত নিপুণ হোৱা নানা লোক আছে, আৰু সোণ ৰূপ পিতল আৰু লোহা অসংখ্য আছে। উঠা, কাম কৰা আৰু জিহুৱা তোমাৰ লগত থাকক। দাউদে ছলোমনক সাহস দি কৈছে যে মন্দিৰ নিৰ্মাণ কৰা কামটো দাউদে সহজ কৰি থৈছে। বয় বস্তু বিচাৰি ছলোমনে হাবাথুৰি খাব নালাগে, বয় বস্তুৰো নাটনি নহয়। ইমানদিনে দাউদে দেশ শাসনৰ সৈতে জড়িত সকলো ব্যস্ত কামৰ মাজতো ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ কৰা কামটোৱেই আগস্থান দি সেই উদ্দেশ্যে বিভিন্ন সামগ্ৰী গোটাই থৈছিল। ছলোমনে মাত্ৰ সেইবোৰ কামত খটুৱাব লাগে। এই কথাটো ঈশ্বৰে বিশেষভাৱে মন কৰিছে। দাউদৰ অন্তৰত থকা হাবিয়াসৰ কথা ঈশ্বৰে লক্ষ্য কৰিছিল। ঈশ্বৰৰ প্ৰতি দাউদৰ অন্তৰত বিশেষ প্ৰেম, বিশেষ ভক্তি আছিল বুলি ঈশ্বৰে জানিছিল। সেইবাবেই দাউদক ঈশ্বৰৰ পচন্দৰ লোক বুলি কোৱা হয়। আৰু ঈশ্বৰে ঠিক এই অন্তৰখনকেই বিচাৰে। আন সকলো বিষয়তকৈ আত্মিক বিষয়ক গুৰুত্ব দিয়া অন্তৰ এখন ঈশ্বৰে বিচাৰে। প্ৰিয় শ্ৰোতা, আপোনাৰ জীৱনৰ বাৰু আচল লক্ষ্য কি? আপুনি বাৰু জীৱনত কি কৰিবলৈ হাবিয়াস কৰি আছে? আমি প্ৰায়েই শুনিবলৈ পাওঁ যে আজিৰ যুৱকসকল লক্ষ্যবিহীন, উদ্দেশ্যবিহীন, তেওঁলোকৰ জীৱনৰ কোনো দিশ নাই। বহুতো যুৱক হয়তো আজি লাহ বিলাহ আৰামত ডাঙৰ দীঘল হৈছে, কিন্তু ঈশ্বৰৰ কথা শিকিব বুজিবৰ হয়তো সুবিধা পোৱা নাই। ঘৰতো তেনে শিক্ষা নাই, স্কুলতো নাই। জীৱনৰ প্ৰকৃত মূল্যবোধ আমাৰ যুৱক যুৱতীসকলে হৃদয়ংগম কৰাৰ সুবিধাই পোৱা নাই। বেছিভাগেই হয়তো সোঁতৰ লগত নিজকে এৰি দি সমাজখন যিফালে যায় সেইফালেই গৈ আছে। কলৈ যাব তেওঁলোকে নাজানে, ভৱিষ্যতে কি হ'ব তালৈ হয়তো কেৰেপ কৰা নাই, হয়তো ভাবি চাবৰ অৱকাশ নাই, বা ভাবি চোৱাৰো হয়তো প্ৰয়োজনীয়তা তেওঁলোকে অনুভৱ কৰা নাই। জীৱননো কি? জীৱনৰ উদ্দেশ্যনো কি? আজি আমাৰ মাজত ইমান নিচাসক্ত লোক, ইমান উচ্ছৃংখল লোক কিয়? ইমান আত্মহত্যা কিয়? মানুহক, বিশেষকৈ যুৱক সমাজক উপযুক্ত দিশ দেখুওৱাত গোটেই সমাজখনে ব্যৰ্থ হৈছে। পৰিয়াল, পঢ়াশালী, ধৰ্মানুষ্ঠান সকলোৱেই যেন ব্যৰ্থ হৈছে বা হয়তো অৱহেলা কৰি আছে। দায়ুদাই কিন্তু নিজৰ পুতেকক এটা উদ্দেশ্য, এটা দিশ দেখুৱাই দিছিল। দায়ুদাই চলোমনক কৈছিল, এয়েই তোমাৰ জীৱনৰ লক্ষ্য, যোৱা ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ কৰা। প্ৰিয় শ্ৰোতা, আমাৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হৈছে ঈশ্বৰক প্ৰকৃত অৰ্থত চিনি পোৱা আৰু তেওঁৰে সৈতে মধুৰ সহভাগিতা স্থাপন কৰা। প্ৰভু যীশুৱে আমাক পৰিত্ৰাণ দান কৰি আমাৰ লক্ষ্যহীন জীৱনক উচিত দিশ দিব পাৰে, অৰ্থহীন জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব পাৰে, আমাৰ জীৱন সফল আৰু সুন্দৰ কৰি তুলিব পাৰে, আমাৰ নিৰহ জীৱন আনন্দমুখৰ কৰি তুলিব পাৰে। আপুনি বাৰু প্ৰভু যীশুক গ্ৰহণ কৰি আপোনাৰ জীৱন তেওঁৰ হাতত গতাই দি আপোনাৰ জীৱনৰ এটা লক্ষ্য স্থিৰ কৰি লৈ প্ৰভু যীশুৰ আশ্ৰয়তেই থাকি সেই জীৱন যাপন কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9540462275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তোমাৰ জীৱনৰ লক্ষণ।